এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। বিকাশৰ বাৰ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ হালমৰা আৰু ওদালগুৰি জিলাত প্ৰজ্ঞান ভাৰতীকে ধৰি কেইবাখনো আঁচনি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে ৰূপায়ণ কৰে। শিৱসাগৰ জিলাত আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 1778গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত ডঃ বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটি বিতৰণ কৰাৰ লগতে 1141গৰাকী ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটাৰ পুৰস্কাৰ প্ৰদান কৰে। একেটা অনুষ্ঠানতেই শ্ৰীপেগুৱে মুখ্যমন্ত্ৰী বিকাশ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত 7253গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰে। মাজুলীত বিকাশৰ বাৰ দিনৰ অনুষ্ঠানত মন্ত্ৰী নন্দিতা গাৰ্লছাই অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী আৰু হিতাধিকাৰীসকলৰ মাজত বিভিন্ন বঁটা আৰু আৰ্থিক সাহায্য বিতৰণ কৰে। কাৰ্বি আংলং জিলাৰ ডিফুৰ তাৰালাংছত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে 274গৰাকী কৃতি শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটাৰ চেক বিতৰণ কৰাৰ লগতে 517গৰাকী ছাত্ৰ ছাত্ৰীক ডঃ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটি আৰু মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ 5300গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানত দলটোৰ সদস্যসকলে দেশজুৰি পালন কৰা ৰাজভৱন চলো কাৰ্যসূচীৰ অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্যসকলেও আজি গুৱাহাটীত ৰাজভৱন চলোৰ প্ৰতিবাদ সাব্যস্ত কৰে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰা এই কাৰ্যসূচীক বাধা দিবলৈ আৰক্ষীয়ে ৰাজভৱনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত বেষ্টনী গঢ়ি তোলে। এই বেষ্টনী পাৰ হৈ যাবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা দিয়ে। প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছো প্ৰয়োগ কৰিবলগীয়া হয়। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ চলোৱা চেষ্টাৰ সময়ত মৃদুল ইছলাম নামৰ এজন কংগ্ৰেছ কৰ্মী আহত হয় আৰু পাছত তেওঁৰ হাস্পাতালত মৃত্যু হয়। এই ঘটনা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি আবেলি লতাশিল আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰখনত আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগৰ ফলতে মৃদুল ইছলামৰ মৃত্যু হয় বুলি কংগ্ৰেছ দলে অভিযোগ কৰিছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই ঘটনা সন্দৰ্ভত কয় যে আজি কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ তিনিটাকৈ আৱেষ্টনী ভেদ কৰি ৰাজভৱনত প্ৰৱেশৰ চেষ্টা কৰে। ব্ৰহ্মপুত্ৰ অতিথিশালাৰ ৰোটাৰীত অৱস্থানৰত দ্বিতীয় আৱেষ্টনী পাৰ হ'বলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে পকী ৰাস্তাত প্ৰতিবাদকাৰীসকলৰ মাজলৈ কন্দুৱা গেছৰ গোলা চলাই দিবলৈ বাধ্য হয়। আৰক্ষীয়ে কন্দুৱা গেছৰ বন্দুকেৰে গোলা নিক্ষেপ কৰা নাছিল বুলি শ্ৰীবৰাই জানিবলৈ দিয়ে। হাস্পাতালত মৃত্যু হোৱা লোকজন ঘটনাস্থলীৰ পৰা গৈ বাহনত পানী খোৱা অৱস্থাত সংজ্ঞাহীন হৈ পৰিছিল বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিয়ে। বিশিষ্ট কবি সমীৰ তাঁতীলৈ এই বছৰৰ সন্মানজনক সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে। সাহিত্য একাডেমীয়ে আজি নতুন দিল্লীত ঘোষণা কৰা 21টা ভাৰতীয় ভাষাৰ ভিতৰত অসমীয়া ভাষাত ফৰিংবোৰে বাটৰ কথা জানে কাব্যগ্ৰন্থৰ বাবে সমীৰ তাঁতীক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। বড়ো ভাষাৰ ঔপন্যাসিক অৰণ ৰাজাক এই বছৰৰ সাহিত্য একাডেমী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। হাওবাম সত্যৱতী দেৱীক তেওঁৰ কাব্য সংকলনৰ বাবে মণিপুৰী ভাষাত এই বছৰৰ সাহিত্য একাডেমী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। 1955 চনৰ 6 ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ বোকাখাটৰ সমীপৰ বিহৰা চাহ বাগিচাত জন্মগ্ৰহণ কৰা সমীৰ তাঁতীয়ে দেৰগাঁৱৰ কমলদুৱৰা মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আধুনিক অসমীয়া কবিসকলৰ ভিতৰত অন্যতম প্ৰগতিশীল আৰু মানৱতাবাদী কবি হিচাপে পৰিচিত সমীৰ তাঁতীৰ এতিয়ালৈকে মুঠ 14খন কাব্য সংকলন প্ৰকাশিত হৈছে। 2012 চনত তেওঁক মেগৰ সাহিত্য ন্যাসৰ সন্মানজনক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। এই বঁটাই তেওঁক উৎসাহিত কৰিছে আৰু নতুন সৃষ্টিৰ বাবে তেওঁক অনুপ্ৰাণিত কৰিব বুলি কবিগৰাকীয়ে মন্তব্য কৰিছে। যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত আজি পৰিৱেশ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট সমাজকৰ্মী জগন্নাথ অগ্নি বৰা আৰু প্ৰকৃতিবিদ শান্তা শৰ্মাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশ সুৰক্ষাৰ বিভিন্ন দিশ সন্দৰ্ভত অৱগত কৰে। এই সজাগতা সভাৰ সৈতে সংগতি ৰাখি বিদ্যালয় চৌহদত কেইবাজোপাও অৰ্কিড ৰোপণ কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক ডঃ গোমা দেৱী শৰ্মাই দেৱকটা লো সুন প্ৰজ্ঞা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। নেপালী সাহিত্য আৰু অনুবাদৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নেপালৰ দেৱকটা লোচুন প্ৰজ্ঞা একাডেমীয়ে অধ্যাপকগৰাকীলৈ এই বঁটা আগবঢ়াইছে। ডঃ শৰ্মাৰ মননশীল লিখনিয়ে শৈক্ষিক সমাজত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে। নগাঁও জিলাত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে। নগাঁও ক্ৰীড়া সন্থাৰ নুৰুল আমিন খেলপথাৰত নগাঁও আৰু বটদ্ৰা বিধানসভা সমষ্টিৰ পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ হৈছে। 20 ডিচেম্বৰলৈ হ'বলগীয়া প্ৰতিযোগিতাখন আজি নগাঁৱৰ বিধায়ক ৰূপম শৰ্মাই উদ্বোধন কৰি খেলুৱৈসকলক উৎসাহিত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।